নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ 14খন জিলাৰ আয়ুক্তৰ সালসলনি, স্বপ্নলীল পালক কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ দায়িত্ব অৰ্পণ, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো উলহ মালহেৰে পবিত্ৰ বৰদিন উদযাপন। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ 2025 বৰ্ষৰ শ্ৰোতা প্ৰেৰণা বঁটা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জয়ন্তী আজি দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো বিভিন্ন কাৰ্যসূচীৰে পালন। ৰাজ্যৰ 14খন জিলাৰ আয়ুক্তৰ সালসলনি কৰা হৈছে। সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱানক তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নলীল পালক কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰণ্য শইকীয়াক কাৰ্বি আংলং জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে। শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গক কাছাৰলৈ আৰু কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰলৈ বদলি কৰা হৈছে। একেদৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ আৰু বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদীপ পাঠকক ধুবুৰীৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্তক কাৰাগাৰৰ মহাপৰিদৰ্শক হিচাপে দায়িত্ব দিয়া হৈছে। ইপিনে দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিক গোলাঘাটৰ জিলা আয়ুক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। তামোলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীক কোকৰাঝাৰৰ জিলা আয়ুক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। কোকৰাঝাৰৰ জিলা আয়ুক্ত মাছান্দা মাকডালিক পাৰ্টিনক বিত্ত বিভাগৰ যুটীয়া আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে পৰিৱেশ আৰু বন বিভাগৰ যুটীয়া আয়ুক্ত চিমিকৰণক তামোলপুৰৰ আয়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে। আজি পবিত্ৰ বৰদিন। এই উপলক্ষে বিশ্বৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ গীৰ্জাসমূহত অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। আজি পুৱাৰ ভাগত বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা, আলোচনা সভা আদি অনুষ্ঠিত হয়। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসগৃহসমূহ সজাই তোলা হয়। খ্ৰীষ্টধৰ্মীয় লোকসকলে কালি মাজনিশাৰে পৰা পবিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ বাপ্টিষ্ট চাৰ্চ, পাণবজাৰৰ ডন বস্কো খ্ৰীষ্টান বস্তি, সোনাইঘুলিকে ধৰি বিভিন্ন স্থানৰ গীৰ্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠে। উত্তৰ পূব ভাৰতৰ প্ৰথম গীৰ্জাঘৰ হিচাপে পৰিচিত শিৱসাগৰ জিলাৰ বাপ্টিষ্ট মণ্ডলীৰ গীৰ্জাঘৰত বৰদিনৰ আয়োজন কৰা হয়। বৰপুখুৰীৰ পাৰত অৱস্থিত এই গীৰ্জাঘৰত শিৱসাগৰ জিলাৰ খ্ৰীষ্টীয় সমাজে সদ্যপ্ৰয়াত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰভাৱে শোকাহত হৈ বৰদিন উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি বৰদিন উপলক্ষে এইবছৰ শিৱসাগৰ খ্ৰীষ্টীয় সমাজে আলোকসজ্জা, প্ৰীতিভোজ আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰে। ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনত বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰে। গোৱালপাৰা নগৰৰ বাপুজীনগৰত থকা একমাত্ৰ গীৰ্জাঘৰতো বৰদিন পালন কৰা হয়। তদুপৰি অসম মেঘালয় সীমান্তৰ খ্ৰীষ্টধৰ্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালন কৰে। চিৰাং জিলাৰ গীৰ্জাঘৰসমূহত বৰদিন উপলক্ষে উলহ মালহ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। জিলাখনৰ চাপাগুৰি, বেংতল, বামুনগাঁও, টুকৰাঝাৰ, বাসুগাঁও, বল্লামগুৰি আদি স্থানৰ গীৰ্জাঘৰসমূহত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া প্ৰাৰ্থনা কৰে। বৰদিন উপলক্ষে উত্তৰ পূবৰ অন্যান্য ৰাজ্যকেইখন, বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটক ধুনীয়াকৈ সজাই তোলা পৰিলক্ষিত হয়। প্ৰায় এসপ্তাহ পূৰ্বৰে পৰা নগৰখনত বৰদিনক লৈ ব্যস্ততা বিৰাজমান হৈছে। কালি সন্ধিয়াৰে পৰা বৰদিনৰ প্ৰাৰ্থনাৰ বাবে শ্বিলঙৰ গীৰ্জাঘৰলৈ বহু লোকৰ আগমন হয়। বৰদিনৰ আনন্দ উপভোগৰ বাবে শ্বিলঙলৈ দেশ বিদেশৰ বহু পৰ্যটকৰ আগমনো পৰিলক্ষিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পবিত্ৰ বৰদিন উপলক্ষে ৰাজ্যৰ সকলো জনসাধাৰণক, বিশেষকৈ খ্ৰীষ্টধৰ্মী লোকসকলক ওলগ জনাই কয় যে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আয়োজিত এই উৎসৱে আমাক দয়া, কৰুণা আৰু নিঃস্বাৰ্থ সেৱাৰ অমূল্য প্ৰমূল্যৰাজ্যৰ বিষয়ে সোঁৱৰাই দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰদিন উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে প্ৰভু যীশুৰ আশীৰ্বাদে সমাজৰ পৰা অপশক্তি নাশ কৰি শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা 2025 আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হয়। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হয়।
ভাৰতৰ বিভিন্ন ঠাইত শ্ৰোতা সংঘ আছে, বহু পুৰণি শ্ৰোতা সংঘ আছে, কিন্তু এই যে মৰমৰ যি টান, মৰমৰ যি আহ্বান, সেই টানটো, সেই আহ্বানটো আছে কেৱল আৰু কেৱল এই অনাতাঁৰ নমৰিয়াত এই যিটো টকৌবাৰী এলেঙিত এই আছে ইয়াত আজি মই যি অভিভূত হৈছোঁ সঁচাকৈ মই অন্তৰৰ পৰা কৈছোঁ অভিভূত হৈছোঁ ইয়াত ইমানখিনি ৰাইজৰ অনাতাঁৰ মাধ্যমৰ প্ৰতি আকাশবাণীৰ প্ৰতি আকাশবাণী গুৱাহাটীৰ ডিব্ৰুগড়ৰ প্ৰতি ইমানখিনি মৰম ইমানখিনি আদৰ ইমানখিনি সন্মানৰ কাৰণে অলপ আগতে ডক্টৰ শইকীয়া অধ্যক্ষ ডক্টৰ শইকীয়াই কৈ গৈছে যে ৰেডিঅ'ই আমাক কি শিকায় ৰেডিঅ'ই আমাক সময়নিবৰ্তিত আৰু নিয়মানুবৰ্তিত শিকায় ডিচিপ্লিন শিকায় পাংচুৱেলিটি শিকায় কেনেকৈ শিকায় সেয়া আপোনালোকেও জানে মই বিশেষকৈ নতুন প্ৰজন্মৰ এইসকলক ক'ব বিচাৰিছোঁ যে এতিয়াও যদি কোনোবাই সময়ত আৰম্ভ কৰা কিবা এটা অনুষ্ঠান আছে সেইটো হৈছে আকাশবাণী অকল গুৱাহাটী ডিব্ৰুগড় বুলিয়েই নহয় আকাশবাণীৰ সৰু কেন্দ্ৰ তুলনামূলকভাৱে যোৰহাট বা নগাঁও বা ডিফু কেন্দ্ৰও এই সময়ত আমি ইংৰাজীতম অংকত এই অনুষ্ঠানটো আৰম্ভ কৰে ছয় বজা মানে ছয় বজা আৰু বাতৰিৰ ক্ষেত্ৰত মই নিজেও যিহেতু বাতৰিৰ সৈতে জড়িত বেছি শুদ্ধতাৰে তাক মানি চলা হয় কাৰণ সময়টো মানি চলিব লাগে এইখিনি বাৰ্তাটো আমি ৰেডিঅ' ছেটটোৰ বাহিৰতো প্ৰচাৰ কৰিব পাৰোঁ আমি সাৰ্থক হ'ম বুলি ভাবিম আৰু পুনৰবাৰ মোক এই বঁটাৰ বাবে বাছনি কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ
2010 চনৰ 25 ডিচেম্বৰত জিলাখনৰ মুদৈবিলত প্ৰতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে সংঘই ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৰেডিঅ'ৰ সৈতে জড়িত একোগৰাকী ব্যক্তিক শ্ৰোতা প্ৰেৰণা বঁটা আৰু এগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা প্ৰদান কৰে এই বছৰৰ বাবে অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা দুগৰাকী শ্ৰোতা ধেমাজিৰ চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকপথাৰ এক নম্বৰ তেজেগাঁৱৰ দীপক প্ৰাণক আগবঢ়োৱা হয় মাজুলীৰ শ্ৰী শ্ৰী এলেংগী টকৌবাৰী সত্ৰত অনুষ্ঠিত অনাতাঁৰ মৰম পৰিয়ালৰ ষোড়শ প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হয় বঁটাত এটাকৈ ৰেডিঅ' ছেট স্মাৰক জাপি সম্বৰ্ধনা পত্ৰ অংগবস্ত্ৰ কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি প্ৰদান কৰা হয় শ্ৰীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদুম কুমাৰ মহন্তৰ সঞ্চালনত অনুষ্ঠিত সভাখনত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ আজি 101 সংখ্যক জয়ন্তী দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ জীৱন আৰু কৃতিৰ ওপৰত আধাৰিত আলোকচিত্ৰ প্ৰদৰ্শনীতো ভাগ লয় কাছাৰ জিলাতো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয় এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়সহ বহুসংখ্যক ব্যক্তি উপস্থিত থাকে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকী উপলক্ষে দিল্লীত থকা তেওঁৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে হোজাই জিলাৰ লংকাত শিখ ধৰ্মীয় লোকসকলৰ বাবা ফতেহ সিং সেৱা দলৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে গুৰুকা লংগৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে 21 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰলৈ অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ শিখ ধৰ্মাৱলম্বী লোকসকলে একগোট হৈ লংগৰৰ আয়োজন কৰিছিল উল্লেখযোগ্য যে শিখ ধৰ্মীয় গুৰু গোবিন্দ সিঙৰ চাৰিজন পুত্ৰ ডিচেম্বৰ মাহতে ধৰ্ম ৰক্ষাৰ স্বাৰ্থত শ্বহীদ হৈছিল এই বিষয়ে জনাইছে বাবা ফতেহ সিং সেৱা দলৰ সভাপতি দলজিৎ সিং সিদ্ধই
আমাৰ শিখ ধৰ্মীয় লোকসকলে এই ডিচেম্বৰ মাহটো এসপ্তাহ শ্বহীদী মাহ হিচাপে আমি সকলোৱে অতি দুখেৰে আমি মানো কাৰণ আমাৰ হিন্দু ধৰ্ম ৰক্ষা কৰাৰ বাবে গুৰু গোবিন্দ সিংজীৰ চাৰিজন পুত্ৰ বাবা অজিত সিংজী বাবা যুঁজাৰ সিংজী বাবা জোৰাৱৰ সিংজী বাবা ফতেহ সিংজী তেওঁলোক গোটেই গুৰু তেগ বাহাদুৰজীৰ পৰিবাৰটো শ্বহীদ হৈ গৈছিলে সেইকাৰণে আমি সকলোৱে উদযাপন কৰোঁ আৰু ইয়াত সকলো ধৰ্মলম্বী লোকসকলে ইয়াত আহি শ্ৰদ্ধাৰে লংগৰ গ্ৰহণ কৰিছে গতিকে আমাৰো ভাল লাগিছে ইয়াক সকলোৱে ইয়াত আহি সহায় সহযোগিতা সহযোগ কৰাৰ বাবে
কামৰূপ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত সমগ্ৰ কামৰূপ জিলাতে প্ৰযোজ্য হোৱাকৈ বনভোজ খোৱাৰ নিয়মসমূহত নিষেধাজ্ঞা জাৰি কৰিছে এই নিষেধাজ্ঞা অনুসৰি 5 বজাৰ পাছত জিলাখনৰ বনভোজস্থলীসমূহত বনভোজ খোৱা বা আন ভোজৰ উদ্দেশ্যে নাগৰিক সমবেত হোৱা বনভোজস্থলী অথবা নদীঘাট উচ্চস্তৰীয় সংগীত পৰিৱেশন কৰা আদি কাৰ্যত বাধা আৰোপ কৰা হৈছে এতিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব